এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অহা 10 বছৰত নতুন অসমৰ নেতৃত্ব ল'ব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত। সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা বিধায়ক আমিনুল ইছলামৰ 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। বিশ্ব মেলেৰিয়া দিৱস উপলক্ষে ৰাজ্যৰ ঠায়ে ঠায়ে আজি বিভিন্ন সজাগতামূলক কাৰ্যসূচী পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া বিতং বাতৰি। অহা 10 বছৰত নতুন অসমৰ নেতৃত্ব ল'ব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰি তুলিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ক আহ্বান জনাইছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 32 দীক্ষান্ত সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। তেওঁ কয় যে আমাৰ যুৱশক্তিয়ে বিকশিত অসমৰ দৃষ্টিভংগীক আগুৱাই লৈ যাব আৰু ইয়াৰ বাবে তেওঁলোকক নিজৰ হাতত থকা উৎকৃষ্ট সুযোগসমূহৰ সদ্ব্যৱহাৰ কৰা তথা প্ৰয়োজনীয় শিক্ষাৰ বাবে সকলো সা সুবিধা আগবঢ়োৱা হ'ব।
আৰু আমাৰ জীৱনৰ সফলতাৰ প্ৰতিটো সফলতাৰ আঁৰত নিজৰ আন্তৰিক প্ৰচেষ্টা, শিক্ষাগুৰু আৰু পিতৃ মাতৃৰ কঠোৰ পৰিশ্ৰম লুকাই থাকে। সেয়েহে ছাত্ৰ ছাত্ৰীসকলৰ সফলতাৰ বাবে ব্যক্তিগতভাৱে ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছো আৰু সকলো ছাত্ৰ ছাত্ৰীৰে প্ৰেৰণাৰ উৎস পিতৃ মাতৃ তথা পৰিয়ালৰ সকলোকে মই ধন্যবাদ আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।
এই সমাৰোহত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ অমল চন্দ্ৰ কটকীক সন্মানীয় ডক্টৰ অব ছায়েন্স ডিগ্ৰী প্ৰদান কৰে। আন এগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন কুমাৰ শইকীয়া আৰু অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইনক জনজীৱনৰ প্ৰতি আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। বিশ্ববিদ্যালয়খনৰ 148 গৰাকী শিক্ষাৰ্থীক PhD, 14 গৰাকীক MPhil, 3741গৰাকীক স্নাতকোত্তৰ আৰু স্নাতক ডিগ্ৰী লাভ কৰা স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়। ৰাজ্যপাল শ্ৰী আচাৰ্যই গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সফলতাৰ বাবে সকলোকে প্ৰশংসা কৰে। আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ তাৰকা প্ৰচাৰক তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত আজি মাজুলীত প্ৰচাৰ অভিযানত অংশ লয়। শ্ৰীসোণোৱালে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সবলীকৰণৰ লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচনত সঠিক সিদ্ধান্ত ল'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে এখন বিশেষ সাংগঠনিক সভাত মিলিত হয়। শ্ৰীসোণোৱালে আজি শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰত আন এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি মিত্ৰজোঁটৰ দ্বৈত ইঞ্জিন চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহে সকলো স্তৰৰ জনসাধাৰণক উপকৃত কৰি গ্ৰামাঞ্চলত নতুন দিগন্তৰ সূচনা কৰিছে আৰু আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীসোণোৱালে আজি ডিব্ৰুগড়ৰ গছপুৰীয়াতো নিৰ্বাচনী সভাত ভাগ লয়। জাগীৰোড বিধানসভা সমষ্টিৰ 29খন পঞ্চায়তৰ বাবে অহা 7 মে'ত দ্বিতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে জিলা প্ৰশাসন সাজু হৈছে। সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোডত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। ইপিনে পঞ্চায়ত নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰস্তুতি অব্যাহত ৰাখিছে। বজালি জিলা আয়ুক্ত মৃদুল কুমাৰ দাসৰ তত্বাৱধানত নিৰ্বাচনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। জিলাখনত নিয়োজিত নিৰ্বাচনী পৰ্যবেক্ষকে ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলৰ সৈতে আলোচনা কৰাৰ উপৰি ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰিছে। জিলাখনত 295টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনাৰ বাবে 27গৰাকী খণ্ড বিষয়া আৰু 5গৰাকী মাণ্ডলিক বিষয়া নিয়োগ কৰা হৈছে। কামৰূপ জিলাৰ 18খন জিলা পৰিষদ, 97টা আঞ্চলিক পঞ্চায়ত আৰু 910টা পঞ্চায়ত ৱাৰ্ড সদস্যৰ বাবে 1598টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে 80টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব। জিলাখনত নিৰ্বাচন পৰিচালনাৰ বাবে প্ৰায় 6000 প্ৰিজাইডিং আৰু পলিং বিষয়াক প্ৰশিক্ষণ দিয়া হৈছে। জিলাখনত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই এইদৰে কয়।
কামৰূপ জিলাত দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব অহা 7 মে' তাৰিখে আৰু এই দ্বিতীয় পৰ্যায়ত কামৰূপ জিলাৰ নিৰ্বাচনত আমাৰ সৰ্বমুঠ জিলা পৰিষদ সমষ্টি হৈছে 24টা। তাৰে ভিতৰত 4টা জিলা পৰিষদ সমষ্টি ৰঙিয়াত আৰু আন 20টা জিলা পৰিষদ সমষ্টি হৈছে ৰঙিয়া বাদ দি বাকী 5টা বিধানসভা সমষ্টিৰ। তাৰে ভিতৰত কিন্তু আমি নিৰ্বাচন অনুষ্ঠিত কৰিম 2 ঠাইত। মিৰ্জাত অনুষ্ঠিত হ'ব আমাৰ তিনিটা বিধানসভা সমষ্টিৰ অৰ্থাৎ বাৰটা জিলা পৰিষদ সমষ্টিৰ কাৰণে, যিটো আমাৰ দক্ষিণ কামৰূপৰ আটাইখিনি অঞ্চল তাত সামৰি লোৱা হ'ব, সেইটো হ'ব আমাৰ দক্ষিণ কামৰূপ গাৰ্লছ কলেজত। আৰু ঠিক সেইধৰণেৰে দুটা বিধানসভা সমষ্টিৰ কাৰণে আঠটা জিলা পৰিষদ সমষ্টিৰ আমাৰ অল্ড ডি চি অফিচ কেম্পাছ আমিনগাঁৱত অনুষ্ঠিত হ'ব। মেটেৰিয়েল দিয়া লোৱা আৰু ষ্ট্ৰং ৰুম আৰু কাউণ্টিং আটাইখিনি আমাৰ ইয়াৰ পৰা অনুষ্ঠিত হ'ব। আপোনালোকক আমি জনাব বিচাৰিছোঁ যে আমাৰ সৰ্বমুঠ ভোটাৰ হ'ল 10,22,061 জন আৰু জিলা পৰিষদ কিন্তু তাৰ ভিতৰত আমাৰ কিছু প্ৰায় 20টাৰ ভিতৰত 6টা জিলা পৰিষদ সমষ্টি আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে প্ৰাৰ্থীগৰাকী।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
ককা, আকৌ ঢেৰেকনি মাৰিছে, বৰ্ডৰ চিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰ্ডৰ চিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতে থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি এই ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালি ঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে। আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাবধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা নগাঁৱৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বিগত সময়ছোৱাত পুলৱামাত সংঘটিত আক্ৰমণৰ ঘটনা আৰু 22 এপ্ৰিলত কাশ্মীৰৰ পহলগ্ৰামত সংঘটিত ঘটনাৰ আঁৰত চৰকাৰী ষড়যন্ত্ৰ থকা বুলি বিধায়কগৰাকীয়ে কৰা বিতৰ্কিত মন্তব্যৰ বাবে দেশদ্ৰোহিতাৰ গোচৰত কালি নগাঁও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। আজি তেওঁক নগাঁও আদালতত হাজিৰ কৰোৱা হয়। আদালতে বিধায়কগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা প্ৰত্যক্ষ কৰে আৰু আৰক্ষীৰ ভাষ্য শুনাৰ পাছত তেওঁক 4 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়। এই সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা আন 5 জন লোকক অসম আৰক্ষীয়ে আটক কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাত এই লোককেইজনৰ বিৰুদ্ধে সামাজিক মাধ্যমত পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন আগবঢ়োৱাৰ তথ্য লাভ কৰা হৈছিল বুলি প্ৰকাশ কৰিছে। আৰক্ষীয়ে আটক কৰা লোককেইজন হৈছে শিৱসাগৰৰ মহম্মদ ছাহিল আলী, শিলচৰৰ এ কে বাহাউদ্দিন আৰু জাভেদ মজুমদাৰ, মৰিগাঁৱৰ মুজিহিৰুল ইছলাম আৰু হাইলাকান্দিৰ জাবিৰ হুছেইন। আজি বিশ্ব মেলেৰিয়া দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ঠায়ে ঠায়ে মেলেৰিয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ধেমাজি জিলাত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কোষৰ সহযোগত বিস্তৃত কাৰ্যসূচীৰে আজি এই দিৱস পালন কৰা হয়। ধেমাজি লক্ষীপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সজাগতা সভাত বাহকজনিত ৰোগৰ জিলা নডেল বিষয়া ডাঃ যোগেন দাসে এই ৰোগৰ কাৰণ আৰু ল'বলগীয়া সাৱধানতাৰ বিষয়ে বিতংকৈ অৱগত কৰে। এই দিৱসৰ প্ৰাসংগিকতা আৰু ৰোগৰ সাৱধানতাৰ বিষয়ে জিলা প্ৰচাৰ মাধ্যম বিশেষজ্ঞ ডঃ অচ্যুত গগৈয়ে আলোকপাত কৰে। জিলাখনৰ 5টা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বিভিন্ন অঞ্চলত মেলেৰিয়া দিৱসৰ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। বজালী জিলাত স্বাস্থ্য সজাগতা সমদলেৰে মেলেৰিয়া ৰোগৰ প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। জিলাখনৰ নিত্যানন্দ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত শ্বহীদ অক্ষেন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এই দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত সভাত বজালী জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মেলেৰিয়া বিভাগ, নিত্যানন্দ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে ভালেসংখ্যক সচেতন নাগৰিকে অংশগ্ৰহণ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন অঞ্চলত মেলেৰিয়া দিৱস উপলক্ষে কেইবাটাও সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। ডংকামকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কুম্বপথাৰ আৰু উম্পানাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত থাৰ্ভেল লাংছত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। বঙাইগাঁও জিলাতো আয়ুষ্মান আৰোগ্য মন্দিৰৰ লগতে ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয়। এই উপলক্ষে কটাকবাৰী আৰোগ্য মন্দিৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে আমি মেলেৰিয়া নিৰ্মূল কৰিব পাৰোঁ পুনৰ সঠিক পৰিকল্পনা আৰু সক্ৰিয়তাৰে মেলেৰিয়া নিৰ্মূলৰ হকে যুঁজ দিওঁ আহক। বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ অৰ্থে আজি বজালী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দিনজোৰা কাৰ্যসূচীৰে এখন সভা অনুষ্ঠিত হয়। সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাই বিদ্যালয়ৰ প্ৰধানসকলৰ সৈতে এই সংক্ৰান্তীয় বিভিন্ন দিশ সন্দৰ্ভত প্ৰশ্ন অৰ্থাৎ মত বিনিময় কৰে। বিশেষকৈ গুণোৎসৱ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্তোষজনক নোহোৱা বিদ্যালয়সমূহৰ ফলাফল ভৱিষ্যতে কেনেদৰে উন্নত কৰিব পাৰি সেই সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰে। তদুপৰি পৰিদৰ্শকগৰাকীয়ে শিক্ষা হেতুত শিক্ষক শিক্ষাৰ্থীৰ 100% উপস্থিতি নিশ্চিত কৰা, শিক্ষাৰ্থীসকলৰ পঠন লিখন আৰু সাংখ্যিক দক্ষতা উন্নত কৰা, নিয়মিত অভিভাৱক সন্মিলন অনুষ্ঠিত কৰা আদি বিভিন্ন ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি পৰামৰ্শ দিয়ে। এতিয়া পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
নৰৱেৰ ৰাষ্ট্ৰদূত মেষ্ট এলিনষ্টেনাৰ আৰু বিশ্ব খাদ্য কাৰ্যসূচীৰ প্ৰদেশ সঞ্চালক এলিজাবেথ ফৰেৰ সৈতে এটা প্ৰতিনিধি দলে আজি নগাঁও জিলাত বিশ্ব খাদ্য কাৰ্যসূচীৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাৰ্যসূচী পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোক জিলা আয়ুক্ত কাৰ্যালয়ত আদৰণি জনোৱা হয়। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী আৰু অসম কৃষি আৰু উদ্যান শস্য বিভাগৰ সহযোগত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় তথা নৰৱে দূতাবাসৰ সমৰ্থনত কঠীয়াতলী গাঁও পঞ্চায়তৰ জুমুৰমুৰ গাঁৱত ৰূপায়ণ হৈ থকা প্ৰকল্পটো পৰিদৰ্শন কৰে। শ্ৰীমতী ষ্টেনাৰে এই প্ৰকল্পস্থলীতে সংহত কৃষি পদ্ধতি আৰু বাও ধান ৰোপণৰ আৰম্ভণিৰ এটা অনুষ্ঠানত অংশ লৈ কৃষিকাৰ্যত জড়িত মহিলাসকলৰ সৈতে মত বিনিময় কৰে। বৰপেটা জিলা স্বাস্থ্য বিভাগে আজি ভুৱা বুলি অভিযোগ উত্থাপিত একাংশ দন্ত চিকিৎসকৰ বিৰুদ্ধে অভিযান চলায়। বৰপেটা চহৰৰ সমীপৰ সনকুচি কলনী, হাউলি আৰু গৰৈমাৰীৰ 3খন দোকানত অভিযানকাৰী দল উপস্থিত হয়। অৱশ্যে দোকানকেইখন বন্ধ অৱস্থাত দলটোৱে প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে বৰপেটা জিলা দন্ত চিকিৎসক সন্থাই বহুসংখ্যক ভুৱা চিকিৎসকে দাঁতৰ চিকিৎসা কৰি থকাৰ অভিযোগ উত্থাপিত কৰিছিল। 27গৰাকী ভুৱা চিকিৎসকৰ তালিকা প্ৰস্তুত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু যুটীয়া স্বাস্থ্য সঞ্চালকক বৰপেটা জিলা দন্ত চিকিৎসক সন্থাই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ ভিত্তিতে আজি অভিযান চলোৱা হয়। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ সহযোগত আৰু ইণ্ডিয়ান ৰোডছ কংগ্ৰেছৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীত এখন ৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনাচক্ৰত আই আই টিৰ অধ্যাপক, বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰযুক্তিবিদসকলৰ লগতে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড তথা বিভিন্ন ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই আলোচনাচক্ৰত সেতু নিৰ্মাণৰ পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা উন্নত পদ্ধতি, আধুনিক প্ৰযুক্তিবিদ্যা তথা কৌশলৰ প্ৰয়োগ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। অংশগ্ৰহণকাৰীসকলক দক্ষতা আৰু গুণগত মান বৃদ্ধিৰ বাবে উদ্ভাৱনীমূলক আৰু কম ব্যয়ৰ প্ৰযুক্তিৰ ব্যৱহাৰ, গৱেষণা, নতুন নীতি, উন্নত কৌশল প্ৰযুক্তি আদিৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে অৱগত কৰোৱা হ'ব। কোনো এবিধ সামগ্ৰী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। যদিহে এই উৎপাদনকাৰী বা উদ্যোগীগৰাকী অসমৰ থলুৱা উদ্যোগী হয়, তেনেহলে তেওঁ অধিক সংগ্ৰাম কৰিব লাগে। এনে কেইগৰাকীমান উদ্যোগীক লৈয়ে কাইলৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসমৰ 3গৰাকী নতুন উদ্যমীয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। ডিব্ৰুগড় জিলাৰ মৰাণ চহৰত পুৱা সংঘটিত অগ্নিকাণ্ডত 3খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হোৱাৰ লগতে 2জন লোক আহত হয়। অগ্নিকাণ্ডত এখন হোটেল সম্পূৰ্ণৰূপে জুইত জাহ যায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। অহা 10 বছৰত নতুন অসমৰ নেতৃত্ব ল'ব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত। সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা বিধায়ক আমিনুল ইছলামক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। বিশ্ব মেলেৰিয়া দিৱস উপলক্ষে ৰাজ্যৰ ঠায়ে ঠায়ে আজি বিভিন্ন সজাগতামূলক কাৰ্যসূচী পালন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ। আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।